গত 24 ঘণ্টাৰে ৰাজ্যৰে পাগ মুখ্যতঃ ছয়া হৈছে। সৰ্বনিম্ন ৰাত্ৰি তাপমাত্ৰা পাহাৰীয়া অঞ্চলৰ মধ্যৰে কন্ধমাল জিলাৰ জি উদয়গিৰিঠাৰে 6.2 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰাইছে। সেইপৰি সমতল অঞ্চলৰ মধ্যৰে কন্ধমাল জিলাৰ ফুলবাণীঠাৰে 9 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰাইছে। ভুৱনেশ্বৰৰ আজি সৰ্বনিম্ন ৰাত্ৰি তাপমাত্ৰা 14.8 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড হৈছে বুলি কটকৰে 15 ডিগ্ৰী ৰৈছে তাপমাত্ৰা। আমাৰ সুন্দৰগড় জিলাৰ ৰাউৰকেলাঠাৰে অতি ঘন কুঁৱলী দৃশ্যমান ৰৈছে, যোনটিকি দৃশ্যমান দূৰতা পাখাপাখি 40 মিটৰ ৰৈছিল। তাৰ সৈতে কটক, কেন্দ্ৰাপড়া, আমাৰ পাৰাদ্বীপ আৰু ফুলবাণী এইসবু অঞ্চলৰে ঘন কুঁৱলী দৃশ্যমান ৰৈছিল, যোনটিকি দৃশ্যমান দূৰতা 200 মিটৰৰ 50 মিটৰ ভিতৰত সংঘটিত হৈছিল। বৰ্তমান যে পূৰ্বানুমান ৰৈছে, বৰ্তমান কোনো নিৰ্দিষ্ট পাণিপাগৰ প্ৰভাৱ নাই, তেণু আগামী 5-6 দিন যায় পাগ মুখ্যতঃ শুখিলা ৰ'ব। কিন্তু আমাৰ যে ৰ'ছি খাচ কৰি বায়ুমণ্ডল নিম্ন ভাৱে জলীয় বাষ্পৰ মাত্ৰা, তাৰ সৈতে বায়ু চলাচলৰ নিষ্ক্ৰিয়তা আৰু নিৰ্মল আকাশ হেতু কেতিয়াবা অঞ্চলৰে ঘন কুঁৱলী মানে দৃশ্যমান হোৱাৰ সম্ভাৱনা ৰ'ছি, যোনঠাৰে কি দৃশ্যমান দূৰত 200 মিটৰ কম ৰ'বাৰ সম্ভাৱনা ৰ'ছি। তাক লক্ষ্য কৰি আগামী 3 দিন যায় মুখ্যতঃ ভাৱে আমাৰ ୟେଲୋ ୱାର୍ଣ୍ଣିଂ ଜାରି କରାଯାଇଛି। ତା ସହିତ ରାତ୍ରି ତାପମାତ୍ରା ଆଗାମୀ 4-5 ଦିନ ଯାଏଁ ବିଶେଷ ପରିବର୍ତ୍ତନ ହେବନି। ଏହି ସମୟରେ ରାତ୍ରି ତାପମାତ୍ରା ସ୍ୱାଭାବିକ ତୁଳନାରେ 2-3 ଡିଗ୍ରୀ ଅଧିକ ରହିବ। କଟକ ଏବଂ ଭୁବନେଶ୍ୱର ସକାଳ ସମୟରେ ହାଲକା ଯେଉଁ ରହୁଛି କୁହୁଡ଼ି ରହିବାର ସମ୍ଭାବନା ରହୁଛି, ଏବଂ ତା ସହିତ ରାତ୍ରି ତାପମାତ୍ରା 15-16 ଡିଗ୍ରୀ ମଧ୍ୟରେ ରହିବାର ସମ୍ଭାବନା ରହୁଛି। ଏବଂ ତା ସହିତ ଆମେ ଦେଖିବା ଆସନ୍ତାକାଲି ଏବଂ ତା ପରଦିନ ଏଇ ଯେଉଁ 2 ଦିନ ରହୁଛି ଦକ୍ଷିଣ ଓଡ଼ିଶାର ଆମର କିଛି ସ୍ଥାନରେ ଘନ କୁହୁଡ଼ି ମଧ୍ୟ ସମ୍ଭାବନା ଯଥେଷ୍ଟ ଅଧିକ ରହୁଛି, ଏବଂ ଯାତାୟାତରେ ସମସ୍ୟା ଉପୁଜିବାର ସମ୍ଭାବନା ରହୁଛି। ତେଣୁ ଯେଉଁ ଅଞ୍ଚଳରେ କୁହୁଡ଼ି ରହୁଛି ସେଥିରେ ଯାନବାହନ ଚଳାଚଳ କରୁଥିବା ଭାଇମାନଙ୍କୁ ସୂଚନା ଜାରି କରାଯାଇଛି କି ନିର୍ଦ୍ଦିଷ୍ଟ ଭାବରେ ତାକୁ ଧ୍ୟାନ ଦେଇ ଗାଡ଼ି ଚଳାଚଳ କରିବା ପାଇଁ ସୂଚନା ଜାରି କରାଯାଇଛି।